পৰম গীত দুই অধ্যায় বিয়াৰ কথা। মই যেন চাৰুণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। পিয়ৰ কথা। কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে, ছোৱালীবোৰৰ মাজত মোৰ পিয়া তেনে। পিয়াৰ কথা। বননিৰ গছবোৰৰ মাজত হোমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ পিয় তেনে। মই তেওঁৰ ছায়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে। তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ'ল, আৰু প্ৰেমেই হ'ল মোৰ ওপৰত তেওঁৰ নিচান। কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু হোমথিয়া টেঙাৰে মোৰ প্ৰাণ জুৰুৱা, কিয়নো প্ৰেমতেই মই দুৰ্বল হৈছো। মোৰ মূৰৰ তলত তেওঁ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আঁকোৱালি ধৰিছে। হে জিৰচালেমৰ যুৱতীসকল, কৃষ্ণহাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্ৰতিশ্ৰুতি দিয়া। আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভাল পোৱাত বিঘিনি নিদিবা। কইনাই নিজৰ প্ৰিয়তমৰ প্ৰশংসা কৰা। সেয়া শুনা মোৰ প্ৰিয়ৰ শব্দ, সেয়া চোৱা তেওঁ আহিছে। তেওঁ পাহাৰ পৰ্বতৰ ওপৰেদি দেও দি জঁপিয়াই আহিছে। মোৰ প্ৰিয় যেন কৃষ্ণহাৰ বা জুবা হৰিণ। সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে। তেওঁ খিৰিকীবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে। মোৰ প্ৰিয়ই মোক ক'লে, হে মোৰ পিয়া উঠা, হে মোৰ সুন্দৰী আহা। চোৱা শীতকাল গ'ল, বৰষাও শেষ হৈ গুচি গ'ল। ভূমিত ফুলবোৰ ফুলি উঠিছে, পক্ষীবোৰে গান গোৱাৰ সময় আহিছে। আমাৰ দেশত কপৌ মাত শুনা গৈছে। ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে। দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ পিয়া উঠা, হে মোৰ সুন্দৰী আহা। হে মোৰ কপৌ, তুমি শিলৰ ফাটত পাহাৰৰ গৰাৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া, তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া, কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ। ৰমণীসকলৰ প্ৰতি উক্তি। তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষা বাৰীবোৰ নষ্ট কৰে। আমাৰ দ্ৰাক্ষা বাৰীবোৰত ফুল ফুলিছে। পিয়াৰ কথা। মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই, তেওঁ লিলি ফুলৰ মাজত চৰে। হে মোৰ প্ৰিয়, তুমি গুচি যোৱা, অন্ধকাৰৰ ছায়াবোৰ বিলীন হোৱা আগেয়ে, আৰু পুৱতি নিশা কোমল বতাহ বলাৰ আগেয়ে তুমি গুচি যোৱা। তুমি কৃষ্ণহাৰ বা জুবা হৰিণৰ দৰে সু উচ্চ পাহাৰলৈ ঘূৰি যোৱা।